গণনা পুস্তক 15 অধ্যায়। ভক্ষ্য নৈবেদ্য আদি বিষয়ৰ বিধি, বিশ্ৰামবাৰ লংঘন কৰা লোকৰ প্ৰাণদণ্ড। পাছত জিহুৱাই মুচিক কলে, তেওঁ কলে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, মই তোমালোকক যি দেশ দিম, তোমালোকে বসতি কৰিবৰ লগা সেই দেশত সোমোৱাৰ পাছত যেতিয়া তোমালোকে প্ৰতিজ্ঞা সিদ্ধিৰ অৰ্থে বা নিজ ইচ্ছাৰে এনেই দিবৰ অৰ্থে, নাইবা তোমালোকৰ পৰ্বৰ দিনত গৰু কি মেৰ ছাগৰ জাকৰ পৰা আনি জিহুৱাক সুঘ্ৰাণ দিবৰ কাৰণে হোম বলি বা মংগলাৰ্থক বলি আদি অগ্নিকৃত উপহাৰ জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা। তেতিয়া জিহুৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰা লোকে হোম বলি আৰু আন বলিৰ অৰ্থে দিয়া প্ৰত্যেক মেৰে সৈতে হীনৰ চাৰিভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুৰি দহ ভাগৰ এভাগ ভক্ষ্য নৈবেদ্য আনিব। আৰু তুমি হীনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰসৰ পেয় নৈবেদ্য যুগুত কৰিবা। বা এটা মতা মেৰ সৈতে তুমি জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হীনৰ তিনিভাগৰ এভাগ তেল মিহলোৱা মিহি আটাগুৰি দহ ভাগৰ দুভাগেৰে ভক্ষ্য নৈবেদ্যৰ যুগুত কৰিবা। আৰু পেয় নৈবেদ্যৰ বাবে হীনৰ তিনিভাগৰ এভাগ দ্ৰাক্ষাৰস উৎসৰ্গ কৰিবা। আৰু জিহুৱাৰ অৰ্থে প্ৰতিজ্ঞা সিদ্ধ কৰিবলৈ বা মংগলাৰ্থক বলিৰ অৰ্থে যেতিয়া তুমি হোম বলি বা আন বলিস্বৰূপে দমৰা গৰু উৎসৰ্গ কৰিবা, তেতিয়া সেই দমৰাই সৈতে হীনৰ আধা ভাগ তেল মিহলোৱা দহ ভাগৰ তিনিভাগ মিহি আটাগুৰি ভক্ষ্য নৈবেদ্য অনা হ'ব। আৰু পেয় নৈবেদ্যৰ অৰ্থে হীনৰ আধা ভাগ দ্ৰাক্ষাৰস আনিবা, সেয়ে জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ'ব। প্ৰত্যেক দমৰা নাইবা প্ৰত্যেক মতা মেৰ বা প্ৰত্যেক মতা মেৰ পোৱালি বা প্ৰত্যেক মেৰ চাগ পোৱালিৰ কাৰণে এইদৰে কৰিব লাগিব। তোমালোকে যিমান পশু উৎসৰ্গ কৰিবা সেইবোৰৰ সংখ্যা অনুসাৰে প্ৰত্যেক পশুলৈ এইদৰে কৰিবা। স্বদেশীয় লোকসকলে জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবৰ সময়ত তেওঁলোক আটাই এই নিয়মৰ দৰে সেই সকলো যুগুত কৰিব। আৰু তোমালোকৰ লগত প্ৰবাস কৰা কোনো বিদেশী লোকে নাইবা তোমালোকৰ মাজত পুৰুষানুকৰ্মে বাস কৰা কোনো লোকে যদি জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিবৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিব খোজে, তেন্তে তোমালোকে যেনেকৈ কৰা তেওঁ তেনেকৈ কৰিব। সমাজৰ কাৰণে হ'লে তোমালোক আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোক উভয়েৰে একেটা বিধি হ'ব। এইয়ে তোমালোকৰ পুৰুষানুকৰ্মে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি। জিহুৱাৰ আগত তোমালোকে যেনে, বিদেশীও তেনে। তোমালোকৰ আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী উভয়েৰে একে বিধি আৰু একে শাসন প্ৰণালী হ'ব। পাছত জিহুৱাই মুচিক কলে, তেওঁ কলে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, মই তোমালোকক যি দেশলৈ লৈ আহিছো সেই দেশত সোমোৱাৰ পাছত তোমালোকে সেই দেশৰ অন্ন ভোজন কৰা কালত জিহুৱাৰ উদ্দেশ্যে উত্তোলনীয় নৈবেদ্য উৎসৰ্গ কৰিবা। তোমালোকে প্ৰথমে উৎপন্ন হোৱা শস্যৰ খৰচীয়া আটাৰ এটা পিঠা উত্তোলনীয় নৈবেদ্যস্বৰূপে উৎসৰ্গ কৰিবা। মৰণা মৰা খোলাৰ উত্তোলনীয় নৈবেদ্যৰ নিচিনাকৈ ইয়াকো উৎসৰ্গ কৰিবা। তোমালোকে পুৰুষানুকৰ্মে প্ৰথমে উৎপন্ন হোৱা শস্যৰ নিজ নিজ খৰচীয়া আটাৰ কিছু উত্তোলনীয় নৈবেদ্যস্বৰূপে জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা। মুচিক জিহুৱাই কোৱা এই সকলো আজ্ঞা তোমালোক ইজৰাইলৰ সন্তানসকলে পালন কৰা নাছিলা। যদিও বা পালন নকৰিবলৈ তোমালোকৰ কোনো উদ্দেশ্য নাছিল, অৰ্থাৎ জিহুৱাই যিদিনা তোমালোকক আজ্ঞা দিছিল সেইদিনাৰ পৰা তোমালোকৰ পুৰুষানুকৰ্মে তেওঁ মুচিৰ দ্বাৰাই যি যি আজ্ঞা কৰিছিল সেই সকলোকে যেতিয়া তোমালোকে ভুলক কৰ্মে পালন নকৰা, তেতিয়া সেয়ে যদি সমাজে নজনাকৈ ভুলক কৰ্মে কৰা হয়, তেন্তে গোটেই সমাজে জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোমৰ কাৰণে এটা দমৰা আৰু নিয়মমতে তাৰ ভক্ষ্য আৰু পেয় নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা মেৰ চাগ উৎসৰ্গ কৰিব আৰু পুৰোহিতে ইজৰাইলৰ সন্তানসকলৰ গোটেই প্ৰায়চিত্ৰ কৰিব। তাতে তেওঁলোকক ক্ষমা কৰা হ'ব, কিয়নো তাক ভুলক্ৰমে কৰা হ'ল আৰু তেওঁলোকে সেই ভুলৰ কাৰণে জিহুৱাৰ উদ্দেশ্যে তেওঁলোকৰ উপহাৰ, তেওঁলোকৰ অগ্নিকৃত উপহাৰ আনিলে আৰু জিহুৱাৰ উদ্দেশ্যে তেওঁলোকৰ পাপাৰ্থক বলিও আনিলে। এইদৰে ইজৰাইলৰ সন্তানসকলৰ গোটেই সমাজক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীক ক্ষমা কৰা হ'ব, কিয়নো সকলো লোকৰ সম্পৰ্কে সেই কাৰ্য ভুলক্ৰমে কৰা হ'ল। আৰু যদি কোনো মানুহে ভুলক্ৰমে পাপ কৰে, তেন্তে সি পাপাৰ্থক বলিস্বৰূপে এজনী এবছৰীয়া মেৰ চাক উৎসৰ্গ কৰিব লাগিব। আৰু জিহুৱাৰ সাক্ষাতে সেই লোকে ভুলক্ৰমে পাপ কৰাত সেই ভুল কৰা লোকক প্ৰায়চিত্ৰ কৰিবলৈ পুৰোহিতে তেওঁৰ বাবে প্ৰায়চিত্ৰ কাৰ্য কৰিব। তাতে তেওঁক ক্ষমা কৰা হ'ব। ইজৰাইলৰ সন্তানসকলৰ স্বজাতীয় বা তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশী হওক, উভয়ৰে বাবে ভুলক্ৰমে কোনো কাৰ্য কৰা লোকৰ অৰ্থে একেটা বিধি হ'ব। কিন্তু স্বদেশীয় কি বিদেশীয়, যি লোকে কৰোঁ বুলি পাপ কৰিব, তেওঁ জিহুৱাক অপমান কৰা হ'ব, সেই লোকক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব, কিয়নো তেওঁ জিহুৱাৰ বাক্য হেয়জ্ঞান কৰিলে আৰু তেওঁ আজ্ঞা লংঘন কৰিলে। অৱশ্যে সেই মানুহক উচ্ছন্ন কৰা হ'ব আৰু তাৰ দুখ তাৰ গাতে থাকিব। ইজৰাইলৰ সন্তানসকল যেতিয়া মৰুভূমিত আছিল, তেতিয়া তেওঁলোকে বিশ্ৰাম দিনত এজনক খৰি বুটলা পালে, আৰু যিসকলে তেওঁ খৰি বুটলা পাইছিল তেওঁলোকে মুচি হাৰুণ আৰু গোটেই সমাজৰ আগলৈ তেওঁক আনিলে আৰু তেওঁলোকে তেওঁক বন্ধ কৰি ৰাখিলে, কিয়নো তেওঁলৈ যি কৰা উচিত সেয়ে ঠিককৈ প্ৰকাশিত হোৱা নাছিল। পাছত জিহুৱাই মুচিক ক'লে, সেই মানুহৰ প্ৰাণদণ্ড অৱশ্যে হ'ব লাগে, গোটেই সমাজে তাক চাউনীৰ বাহিৰলৈ নি হিলদলিয়াই বধ কৰিব। তেতিয়া জিহুৱাই মুচিক আজ্ঞা দিয়াৰ দৰে গোটেই সমাজে তেওঁক চাউনীৰ বাহিৰলৈ লৈ গৈ তেওঁক মৰাকৈ তেওঁলৈ হিলদলিয়ালে। পাছত জিহুৱাই আকৌ মুচিক ক'লে, তেওঁ ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, তেওঁলোকে পুৰুষানুক্ৰমে নিজ নিজ কাপোৰ চুকত আঁৰিবলৈ সূতাৰ থোপা সাজক আৰু নিজ নিজ কাপোৰ চুকত লগাবলগীয়া থোপাত নীল বৰণীয়া ফিটা লগাওক। তোমালোকে যেন সেই থোপা দেখি জিহুৱাৰ আজ্ঞাবোৰ সোঁৱৰণ কৰি পালন কৰা আৰু নিজৰ যি মন আৰু চকুৰ পাছত চলি তোমালোকে বিবিচাৰ হৈছিলা, সেই মন আৰু চকুৰ পাছত যেন আৰু নচলা, কিন্তু মোৰ সকলো আজ্ঞা সোঁৱৰি পালন কৰি নিজ ঈশ্বৰৰ উদ্দেশ্যে যেন পবিত্ৰ হোৱা, এইকাৰণে তোমালোকলৈ সেই থোপা হ'ব। তোমালোকৰ ঈশ্বৰ জিহুৱা হ'বৰ কাৰণে, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমালোকক মিছৰ দেশৰ পৰা উলিয়াই আনিলে, ময়েই তোমালোকৰ সেই ঈশ্বৰ জিহুৱা, মই তোমালোকৰ ঈশ্বৰ জিহুৱা।